উপদেশক এক অধ্যায়। এজন দার্শনিক ৰজাৰ গভীৰ চিন্তা। দাউদৰ পুত্ৰ জেৰুচালেমত থাকি ৰাজত্ব কৰা উপদেশকৰ কথা সকলো অখাৰ। উপদেশকে কৈছে, অখাৰৰ অখাৰ, সকলোৱে অখাৰ। সূৰ্যৰ তলত মানুহে যি যি পৰিশ্ৰম কৰে, সেই সকলো পৰিশ্ৰমত তেওঁ কি লাভ? এক পুৰুষ যায় আৰু এক পুৰুষ আহে, কিন্তু পৃথিৱীৰ চিৰকাল থাকে। সূৰ্য উদয় হয়, সূৰ্য অস্ত যায়, বেগেৰে নিজৰ উদয় স্থানলৈ ঘূৰি গৈ পুনৰ উদয় হয়। বতাহ দক্ষিণ দিশলৈ বয় আৰু চৌপাশে ঘূৰি উত্তৰলৈ যায়। এইদৰে বতাহ নিজৰ পথত ঘূৰি থাকে আৰু পুনৰ নিজ চক্ৰলৈ উলটি আহে। সকলো নদী গৈ সমুদ্ৰত পৰে, তথাপি সমুদ্ৰ কেতিয়াও পূৰ্ণ নহয়। নদীবোৰ যি ঠাইলৈ যায়, সেই ঠাইলৈকে পুনৰাই একেৰাহে গৈ থাকে। সকলোবোৰ বিষয়েই বিৰক্তিকৰ, তাৰ ব্যাখ্যা দিব পৰা মানুহৰ পক্ষে অসাধ্য। চকুৰে যিমানেই দৰ্শন নকৰক, চকু তৃপ্ত নহয়। কাণে যিমানেই শ্ৰৱণ নকৰক, কাণ তৃপ্ত নহয়। যি হৈ গ'ল, সেয়ে পুনৰ হ'ব, যি কৰা হ'ল, তাক পুনৰ কৰা হ'ব। সূৰ্যৰ তলত নতুন একোৱে নাই। এনে কিবা আছেনে যাৰ বিষয়ে মানুহে ক'ব পাৰে যে, চোৱা, এইটো নতুন? যি যি বিদ্যমান ইতিমধ্যে বহুত দিন ধৰি আছিল, আমাৰ যুগৰ আগতেও বিদ্যমান আছিল। অতীতত ঘটা বিষয়বোৰৰ কথা কাৰো মনত নাই। অনেক পাছত যি ঘটিছিল আৰু ভৱিষ্যতেও যি যি হ'ব, সেই বিষয়েও মানুহে সোঁৱৰণ নকৰিব। জ্ঞান অখাৰ। মই উপদেশক, মই জেৰুচালেমত ইজৰাইলৰ ওপৰত ৰজা আছিলো। আকাশৰ তলত যি যি কৰা হয়, তাক জ্ঞানৰ দ্বাৰাই পৰীক্ষা আৰু অনুসন্ধান কৰিবৰ কাৰণে মই মনতে স্থিৰ কৰিলো। মই দেখিলো, ঈশ্বৰে মনুষ্যক ব্যস্ত ৰাখিবলৈ ই এক দুৰ্বহ কাৰ্যভাৰ। সূৰ্যৰ তলত যি যি কৰা হয়, সেই সকলোকে মই চালো, দেখিলো, এই সকলো অখাৰ আৰু কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ নিচিনা। যি বেকা তাক পোন কৰিব নোৱাৰি, যি অনুপস্থিত তাক গণনা কৰা অসাধ্য। মই মনে মনে ক'লো, মোৰ আগেৰে যিসকল জেৰুচালেমত আছিল, সেইসকল লোকতকৈ মই অধিক প্ৰজ্ঞা অৰ্জন কৰিলো। মোৰ মনে প্ৰজ্ঞা আৰু জ্ঞানৰ মহান অভিজ্ঞতা পালে। তাৰ পাছত মই প্ৰজ্ঞা, উন্মুক্ততা আৰু মূৰ্খতা জানিবলৈ মনোযোগ কৰিলো। তাতে মই বুজিলো যে ইও বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ, কিয়নো প্ৰজ্ঞাৰ বাহুল্যতাত অধিক নৈৰাজ্যতা বাঢ়ে আৰু যিজনে জ্ঞান বৃদ্ধি কৰে, তেওঁ দুখো বৃদ্ধি কৰে।